বাতৰি সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া প্ৰধান বাতৰিসমূহত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে এখন ৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ নৱছাৰী জিলাৰ বংশী বৰ্ষী গাঁৱত লাখপতি দিদি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আকাশবাণীৰ বাতৰি বিভাগে আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কিছু ব্যতিক্ৰমীভাৱে উদযাপন কৰাৰ দিহা কৰিছে। নিৰ্বাচন আয়োগে নকল ভোটদাতা ফটো পৰিচয় পত্ৰ নম্বৰৰ দীৰ্ঘদিনীয়া সমস্যাটো অহা তিনি মাহৰ ভিতৰত সমাধান কৰাৰ সিদ্ধান্ত লৈছে। আৰু ষষ্ঠ এছিয়ান মহিলা কাবাডী প্ৰতিযোগিতাৰ ফাইনেলত আজি যোৱাবাৰৰ বিজয়ী ভাৰত আয়োজক দেশ ইৰাণৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে এখন ৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব। নাৰী শক্তিৰে বিকশিত ভাৰত বিষয়বস্তুৰে কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে এই সন্মিলনখনৰ আয়োজন কৰিছে। সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ বিষয়া, দিল্লী আৰক্ষীৰ বিষয়া, মাই ভাৰত স্বেচ্ছাসেৱক, অংগনবাড়ী কৰ্মী, আশাকৰ্মী আৰু আত্মসহায়ক গোটৰ সদস্য সমন্বিত বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত মহিলাসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে বিশ্ব বেংক, ইউনিচেফ আৰু ৰাষ্ট্ৰসংঘৰ মহিলা গোটকে ধৰি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰতিনিধিসকল এই সন্মিলনত উপস্থিত থাকিব। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ নৱছাৰী জিলাৰ বংশী বৰ্ষী গাঁৱত লাখপতি দিদি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে লাখপতি দিদীসকলৰ সৈতে মত বিনিময় কৰিব। তেওঁ লগতে পাঁচগৰাকী লাখপতি দিদি প্ৰমাণ পত্ৰৰে সম্বৰ্ধনা জনাব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে গুজৰাট চৰকাৰৰ জি সফল আৰু জি মৈত্ৰী কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। আজি এই কাৰ্যসূচীত নৱছাৰী, ভালচাৰ আৰু ডেং জিলাৰ 1,00,000ৰো অধিক মহিলাই অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ 25,000ৰো অধিক আত্মসহায়ক গোটৰ মহিলাক 450 কোটিৰো অধিক সাহায্য প্ৰদান কৰিব। উল্লেখযোগ্য যে চৰকাৰৰ বিভিন্ন দূৰদৰ্শী পদক্ষেপৰ বাবে গুজৰাটত বৰ্তমান প্ৰায় 1,50,000 মহিলাই প্ৰতিমাহে 1,00,000 বা ইয়াতকৈ অধিক আয়েৰে লাখপতি দিদি হবলৈ সক্ষম হৈছে। সমগ্ৰ বিশ্বতে আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হৈছে। এই দিনটোতেই ৰাষ্ট্ৰীয়, জাতিগত, ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সীমাৰ পৰিধি নেওচি মহিলাসকলক তেওঁলোকৰ সাফল্যৰ বাবে সন্মান জনোৱা হয়। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বিষয়বস্তু হৈছে সকলো মহিলা আৰু কিশোৰীৰ বাবে অধিকাৰ, সমতা আৰু সবলীকৰণ। এই বিষয়বস্তুৰ জৰিয়তে প্ৰতিগৰাকী মহিলাৰ বাবে সম অধিকাৰ, ক্ষমতা আৰু সুযোগ সুবিধা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰা হৈছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছুদিন পূৰ্বে দেশৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলক তেওঁলোকৰ অনুপ্ৰেৰণামূলক জীৱন যাত্ৰাৰ কথা নমো এপ মুকলি মঞ্চত প্ৰকাশ কৰিবলৈ আহান জনাইছিল। এটা বিশেষ পদক্ষেপ হিচাপে কেইগৰাকীমান নিৰ্বাচিত মহিলাই আজি প্ৰধানমন্ত্ৰীগৰাকীৰ সামাজিক মাধ্যমৰ একাউণ্টসমূহৰ জৰিয়তে তেওঁলোকৰ অভিজ্ঞতাসমূহ প্ৰকাশ কৰিব বুলিও শ্ৰীমোদীয়ে ঘোষণা কৰিছিল। ইয়াৰ জৰিয়তে মহিলাসকলৰ অৱদানক উদযাপন কৰাৰ লগতে তেওঁলোকৰ সবলীকৰণ, অধ্যৱসায় আৰু সাফল্যৰ যাত্ৰাক স্বীকৃতি দি সকলোকে অনুপ্ৰাণিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আকাশবাণীৰ বাতৰি বিভাগে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কিছু ব্যতিক্ৰমীভাৱে উদযাপন কৰাৰ দিহা কৰিছে। সেই অনুসৰি আজি 24 ঘণ্টাই হিন্দী আৰু ইংৰাজী ভাষাৰ বাতৰি মহিলা পৰিৱেশকসকলে পৰিৱেশন কৰিব। এই সময়ছোৱাত 45খন মূল বাতৰি বুলেটিনৰ উপৰি প্ৰতি ঘণ্টাৰ বাতৰি মহিলা পৰিৱেশকসকলে পৰিৱেশন কৰিব আৰু বাতৰি বিভাগৰ সমগ্ৰ কাম কাজো মহিলাসকলে সম্পন্ন কৰিব। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে বাতৰি বিভাগে আজি নিশা 9:15 পৰা 10 বজালৈ এটা বিশেষ আলোচনা প্ৰচাৰ কৰিব। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি নিশা 8:02 বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে কৰ্মক্ষেত্ৰত সফলতাৰে আগবাঢ়ি যোৱা 3গৰাকী নাৰীয়ে তেওঁলোকৰ অভিমত ব্যক্ত কৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব আকাশবাণীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। ইয়াৰ উপৰি বাতৰি বিভাগে কাইলৈ সন্ধিয়া 7:45 আন্তৰ্জাতিক নাৰী দিৱস সম্পৰ্কত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাক্ষণত কালি আকাশবাণী আৰু দূৰদৰ্শনৰ অতিৰিক্ত সঞ্চালক প্ৰধান আশীষ কুমাৰ ভাটনাগৰৰ উদ্যোগত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ চৌহদত নাৰী দিৱসৰ এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত প্ৰচাৰ ভাৰতীৰ গুৱাহাটীত থকা কাৰ্যালয়সমূহৰ সমূহ মহিলা কৰ্মচাৰীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। নিৰ্বাচন আয়োগে নকল ভোটদাতা ফটো পৰিচয় পত্ৰ অৰ্থাৎ EPIC নম্বৰৰ দীৰ্ঘদিনীয়া সমস্যাটো অহা 3 মাহৰ ভিতৰত সমাধান কৰাৰ সিদ্ধান্ত লৈছে। আয়োগে কালি এটা বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰে। কাৰিকৰী দল আৰু সংশ্লিষ্ট মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে আলোচনাৰ অন্তত আয়োগে নকল EPIC নম্বৰ থকা ভোটদাতাসকলৰ বাবে এটা অনন্য ৰাষ্ট্ৰীয় EPIC নম্বৰ সুনিশ্চিত কৰাৰ সিদ্ধান্ত লয়। এই অনন্য EPIC নম্বৰৰ জৰিয়তে এতিয়াৰে পৰা নিৰ্দিষ্ট ভোটকেন্দ্ৰত নাম উল্লেখ থকা ভোটদাতাইহে সেই ভোটকেন্দ্ৰত ভোটদান কৰিব পাৰিব। উল্লেখযোগ্য যে 99 কোটিৰো অধিক ভোটদাতাই পঞ্জীয়ন কৰা ভাৰতবৰ্ষৰ ভোটদাতাৰ তালিকা হৈছে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ভোটদাতাৰ তথ্য সমৃদ্ধ তালিকা। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ডাবলিনৰ বিদেশ মন্ত্ৰী ছাইমন হেৰিছক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে নতুন কাৰ্যকৰী পৰিকল্পনাকে ধৰি দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত আলোচনা কৰে। আলোচনাত বাণিজ্য, বিনিয়োগ আৰু প্ৰযুক্তি যোগাযোগ বৃদ্ধি কৰাৰ বাবে এখন যুটীয়া অৰ্থনৈতিক আয়োগ গঠন কৰাৰ ক্ষেত্ৰত দুয়োগৰাকী নেতাই সন্মতি প্ৰকাশ কৰে। তেওঁলোকে লগতে ইউক্ৰেইনৰ সংঘৰ্ষ, পশ্চিম এছিয়া, আফগানিস্তান আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় বিভিন্ন বিষয়কে ধৰি নিজ নিজ দেশ তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শেহতীয়াকৈ অগ্ৰগতি লাভ কৰা ভালেমান বিষয়ত আলোচনা কৰে। আলোচনাত ভাৰত ইউৰোপীয় সংঘ সহযোগিতা আৰু বহুপাক্ষিকতাৰ বিষয়সমূহেও স্থান পায়। ডাবলিন ভ্ৰমণকালত ডঃ জয়শংকৰে তাত বাস কৰা ভাৰতীয় সমুদায়ৰ লোকসকলৰ সৈতে এটা মত বিনিময় অনুষ্ঠানত ভাগ লয়। ষষ্ঠ এছিয়ান মহিলা কাবাডী প্ৰতিযোগিতাৰ ফাইনেলত আজি যোৱাবাৰৰ বিজয়ী ভাৰত আয়োজক দেশ ইৰাণৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ 12 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ কালি সন্ধিয়া অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ভাৰতে নেপালক 56-18 ফলাফলত পৰাজিত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। দ্বিতীয়খন ছেমি ফাইনেলত ইৰাণে বাংলাদেশৰ বিৰুদ্ধে 41-18 ফলাফলত জয়লাভ কৰে। ফ্ৰান্সত চলি থকা অৰলেন্স মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত আজি সন্ধিয়া ভাৰতৰ আয়ুষ শেট্টী টাইৱানৰ লিন চুইং ইউৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি 4:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ কালিৰ এখন কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় খেলুৱৈগৰাকীয়ে ডেনমাৰ্কৰ প্ৰতিদ্বন্দ্বীক 21-16, 21-23, 21-17 গেমত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। বিশ্বৰ 48 সংখ্যক স্থানৰ আয়ুষ শেট্টী হৈছে এই প্ৰতিযোগিতাত বৰ্তি থকা একমাত্ৰ ভাৰতীয় খেলুৱৈ। মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট জায়েণ্টছে দিল্লী কেপিটেলছক 5 উইকেটত পৰাজিত কৰে। দিল্লী কেপিটেলছে বান্ধি দিয়া 178 ৰাণৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা গুজৰাট জায়েণ্টছে 5টা উইকেট আৰু 3টা বল খেলিবলৈ বাকী থকা অৱস্থাত বিজয় লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে দিল্লী কেপিটেলছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত কুৰিঅ' অভাৰত 5 উইকেটৰ বিনিময়ত 177 ৰাণ কৰে। দিল্লী কেপিটেলছৰ হৈ অপেনাৰ মেগ লেনিনে 57টা বলত সৰ্বাধিক 92 ৰাণ সংগ্ৰহ কৰে আৰু গুজৰাটৰ হৈ মেঘনা সিঙে 3টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত গুজৰাট জায়েণ্টছৰ হাৰলিন দেউলে মাত্ৰ 49টা বলত অপৰাজিত 70 ৰাণ কৰি দলৰ বিজয়ৰ নেতৃত্ব দিয়ে। দেউলক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। কালিৰ এই জয়ৰে গুজৰাট জায়েণ্টছে প্লে অফৰ যোগ্যতা নিৰ্ণয়ৰ বাবে আৰু এখোজ আগবাঢ়িছে। দলটোৱে বৰ্তমান 7খন খেলৰ পৰা 8 পইণ্ট লাভ কৰি দ্বিতীয় স্থানত আছে। আনহাতে ইতিমধ্যে প্লে অফলৈ যোগ্যতা অৰ্জন কৰা দিল্লী কেপিটেলছে 8খন খেলৰ পৰা 10 পইণ্ট লাভ কৰিছে। প্ৰতিযোগিতাত আজি সন্ধিয়া ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে ইউ পি ৱাৰিয়াৰ্ছৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বাবে আজিৰ এই খেলখন অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে, কিয়নো পৰৱৰ্তী পৰ্যায়লৈ যোগ্যতা অৰ্জনৰ বাবে দলটোৱে বাকী থকা 2খন খেলত জয়লাভ কৰিবই লাগিব। দলটোৱে বৰ্তমান 6খন খেলৰ পৰা 4 পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ 4থ স্থানত আছে। ICC চেম্পিয়ন্স ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ কাইলৈ ডুবাই ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে যোৱা বুধবাৰে লাহোৰত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকা পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইপিনে যোৱা মঙলবাৰে অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে এখন ৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ নৱছাৰী জিলাৰ বংশী বৰ্ছী গাঁৱত লাখপতি দিদি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আকাশবাণীৰ বাতৰি বিভাগে আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কিছু ব্যতিক্ৰমীভাৱে উদযাপন কৰাৰ দিহা কৰিছে। নিৰ্বাচন আয়োগে নকল ভোটদাতা ফটো পৰিচয় পত্ৰ নম্বৰৰ দীৰ্ঘদিনীয়া সমস্যাটো অহা 3 মাহৰ ভিতৰত সমাধান কৰাৰ সিদ্ধান্ত লৈছে। আৰু ষষ্ঠ এছিয়ান মহিলা কাবাডী প্ৰতিযোগিতাৰ ফাইনেলত আজি যোৱাবাৰৰ বিজয়ী ভাৰত আয়োজক দেশ ইৰাণৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।